আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত অভয়াপুৰী আত্মসহায়ক গোটৰ 23,949 গৰাকী সদস্যক চেক বিতৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বজালী জিলাৰ পাটাচাৰকুছিত ডঃ ভূপেন হাজৰিকাৰ এটা আৱক্ষ মূৰ্তি উন্মোচন। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সদ অসম ছাত্ৰ সন্থাৰ বৈঠক। শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰীৰ পৰা কাৰ্যক্ষম হ'ব বুলি মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰকাশ। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন ক্ৰিকেট টেষ্টৰ আজি প্ৰথম দিনা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত 6 উইকেটৰ বিনিময়ত 247 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰি সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ 23,949 গৰাকী সদস্যক 10,000 টকাকৈ চেক বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহলে 1,00,000 টকাৰ এটা পুঁজি জমা হ'ব আৰু এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰাৰ লগতে ব্যক্তিগতভাৱে কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ জৰিয়তে ছাগলী, হাঁহ কুকুৰা, গাহৰি আদি পালন, দুগ্ধ উৎপাদন আদি বিভিন্ন গাঁওকেন্দ্ৰিক জীৱিকাৰ প্ৰসাৰত আগভাগ ল'বলৈ আহ্বান জনায়।
যিসকলে ইতিমধ্যে এই 10,000 টকা লাভ কৰিছে তেওঁলোকে এই টকাৰ কেনেকৈ সদব্যৱহাৰ কৰিছে তাৰ ওপৰত আমি আপোনালোকক এই তথ্যচিত্ৰখন দেখুৱাইছিলো। এই তথ্যচিত্ৰখনত আপোনালোকে দেখিছে যে মহিলাসকলে এই 10,000 টকা লাভ কৰি কেনেকৈ বিভিন্ন ধৰণৰ কামত নিজক নিয়োজিত কৰিছে আৰু এই আঁচনিখন সফল কৰাৰ বাবে চেষ্টা কৰিছে। আমাৰ অভিজ্ঞতা যে এতিয়ালৈকে কোনো মহিলাই এই টকাৰ অপব্যৱহাৰ কৰা নাই আৰু সকলো মহিলাই এই টকাটো কিবা এটা নহয় কিবা এটা গঠনমূলক কামত ব্যৱহাৰ কৰি।
সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰাংগণত ৰাণী অভয়েশ্বৰীৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰে। উল্লেখযোগ্য যে বিজনীৰ ৰাজপৰিয়ালৰ এগৰাকী প্ৰজাপ্ৰিয় ৰাণী অভয়েশ্বৰী দেৱীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এইগৰাকী ৰাজমাতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা বুলি ডঃ শৰ্মাই উল্লেখ কৰে। আয়োজিত অনুষ্ঠানত ভাষণ দি ডঃ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বজালী জিলাৰ পাটাচাৰকুছিৰ সুধাতীৰ্থত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰে। কালদিয়া নৈৰ পাৰত সুধাকণ্ঠৰ এই দৃষ্টিনন্দন আৰু সুবৃহৎ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ বাবে ডঃ শৰ্মাই উদ্যোক্তাসকলৰ শলাগ লয়। পাটাচাৰকুছিত এটি ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে 2 কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 67 সংখ্যক আকাশবাণী সংগীত সন্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত চলি আছে। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান সত্যজিৎ দাসে এই অনুষ্ঠানৰ উদ্বোধন কৰে। আকাশবাণীৰ এই অনুষ্ঠানে ভাৰতীয় লোকসংগীতৰ চহকী ঐতিহ্যক তুলি ধৰিব বুলি তেওঁ উদ্বোধনী ভাষণত উল্লেখ কৰে। এই সন্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাই বেহেলাবাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিৱেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতৰ ধাৰাক বিশেষকৈ শাস্ত্ৰীয় সংগীত, লঘু শাস্ত্ৰীয় সংগীত আৰু লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত 1954 চনৰে পৰাই দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন কৰি আহিছে। আজিৰ অনুষ্ঠান সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া বন্তি বৰপূজাৰীয়ে এইদৰে কয়।
আকাশবাণী সংগীত সন্মিলন গুৱাহাটীত মনটো ভাল লাগে। এটা সময়ত যেতিয়া চাকৰিত আছিলোঁ, যেতিয়া সংগীত সন্মিলন গুৱাহাটীত হয় বাহিৰৰ শিল্পী আহিছিল, এতিয়া আমাৰ স্থানীয় শিল্পী, সেইটো এটা ভাল খবৰ। আৰু আনকি আমাৰ লোকগীতৰ এটা পৰম্পৰাও আকৌ আহিছে, সেইটো এটা ভাল খবৰ, ভাল লাগিছে। আৰু চবতকৈ ভাল লাগিছে যে কটন কলেজৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত পাতিছে, সেইটো কাৰণে মানুহ আহিবলৈ সুবিধা হৈছে। আৰু জানো যে এই অনুষ্ঠানৰ নিচিনা ভাল অনুষ্ঠান নহয়, আকাশবাণীৰ অনুষ্ঠান মানে সঁচাকৈয়ে ভাল। সময়ত আৰম্ভ, সময়ত শেষ, তাতকৈ অকণো বেছি নাই, হাই ৰুমি নাই। আমি সদায় আকাশবাণীৰে আৰু
ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৌজন্যত আজি গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰঝাৰাত সীমান্ত ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে। অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত শান্তি সম্প্ৰীতি অটুট ৰখা, বন্ধুত্বসুলভ সামাজিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। বৰঝৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এই অনুষ্ঠানত দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলে অংশগ্ৰহণ কৰে। বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাৰে আজি পুৱা আৰম্ভ হোৱা এই অনুষ্ঠানত ৰাভা, গাৰু, গোৱালপৰীয়া আৰু বিহু নৃত্য আদিও প্ৰদৰ্শন কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনাত সদ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিছে। ইপিনে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কালি এই সন্দৰ্ভত জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ্চ পদস্থ বিষয়াসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু বিভাগীয় অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়। হোজাই বিহুতলী ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ আজি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা সভাত উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলে 26খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মিত্ৰ দলৰ লগত আলোচনা কৰি কোন সমষ্টিত কাক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিব তাৰ সিদ্ধান্ত ল'ব বুলি দলৰ সভাপতি দিলীপ শইকীয়াই জানিবলৈ দিয়ে।
বিশেষ সাংগঠনিক সভা হোজাই সমষ্টি, লামডিং সমষ্টি, মিনাকান্দি সমষ্টি, তিনিটা সমষ্টিৰ বুথ সভাপতিসকল, আমাৰ BLA2 আৰু আমাৰ পালক কাৰ্যকৰ্তাসকলৰ লগত ইয়াৰ ওপৰৰ যিসকল বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আছে, বিভিন্ন মৰ্চা, বিভাগ, জিলা সমিতি, মণ্ডল সমিতি, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, নিৰ্বাচিত প্ৰতিনিধি সকলোৰে এখন সাংগঠনিক সভা বা 2026 চনৰ নিৰ্বাচনৰ এক প্ৰস্তুতি সভা আমি আজি আয়োজন কৰিছো।
ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই সদ্য নিযুক্তিপ্ৰাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি চূড়ান্ত কৰা হ'ব বুলি এখন জাননীযোগে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত যদি প্ৰাৰ্থীগৰাকীক কোনো অসাধু ব্যক্তিয়ে অনানুষ্ঠানিকভাৱে যোগাযোগ কৰে তেন্তে সেই ব্যক্তিজনৰ বিষয়ে মুখ্যমন্ত্ৰী, বিশেষ তদাৰকী গোট, ঊৰ্ধতন কৰ্তৃপক্ষ বা বিদ্যালয়সমূহৰ পৰিদৰ্শকক তাৎক্ষণিকভাৱে অৱগত কৰিবলৈ এই জাননীযোগে আহ্বান জনোৱা হৈছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা 2025ৰ অধীনত জলপানী বিতৰণ আজি কছাৰীবাৰীস্থিত আউনীয়াটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয়। 9খন জিলাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 2125জন কৃতি শিক্ষাৰ্থীক আজি এই বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰি দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা 2025জন শিক্ষাৰ্থীক জ্ঞান বিকাশ যোজনাৰ অধীনত জলপানী প্ৰদান কৰা হয়। এই অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি কেইবাগৰাকীও কাৰ্যবাহী সদস্য আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত কাইলৈৰ পৰা 25 নৱেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে শিখ ধৰ্মাৱলম্বী লোকসকলৰ নৱম গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবজীৰ 350 সংখ্যক শ্বহীদ দিৱস পালন কৰা হ'ব। এই দিৱস উপলক্ষে ভাৰতীয় ৰেল বিভাগে যাত্ৰীৰ সুবিধা হোৱাকৈ ডিব্ৰুগড় ধুবুৰী, ৰায়পুৰ ধুবুৰী আৰু কলকাতা ধুবুৰীৰ মাজত 3খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা বুলি ৰেল বিভাগৰ তথ্যই সদৰি কৰিছে। শোণিতপুৰ জিলাৰ শিঙৰিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত কাইলৈৰ পৰা 7দিনীয়া কাৰ্যসূচীৰে অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰা হৈছে। দক্ষিণ ভাৰতৰ পৰম্পৰাগত বৈদিক ৰীতি নীতি অনুসৰি যজ্ঞ সম্পন্ন কৰাৰ উদ্দেশ্যে 200গৰাকীৰো অধিক পুৰোহিত ইতিমধ্যে দেৱালয়খনত উপস্থিত হৈছে। দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজা জয়ন্তী আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি নিবেদন আদিৰ লগতে বাৰীৰোহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিদ্যালয়খন প্ৰতিষ্ঠাৰ 75 বছৰৰ সৈতে সংগতি ৰাখি আজি 75খন পতাকাও উত্তোলন কৰা হয়। ডিব্ৰুগড় জিলাৰ প্ৰতিখন থানা আৰু উপ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবাজনো লোকক আৰক্ষী প্ৰশাসনে আটক কৰিছে। মৰাণ থানাৰ ভাৰপ্ৰাপ্ত দান্তেজিৎ দেউৰীৰ নেতৃত্বত মৰাণ, ধেমেচি, চপলীয়া অঞ্চলৰ পৰা বহু পৰিমাণৰ বিদেশী সুৰা জব্দ কৰাৰ লগতে এজন লোকক কৰায়ত্ত কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ ঋতুপৰ্ণা। শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰীৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি এই কথা প্ৰকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ আৰু গুৱাহাটীৰ মাজৰ যাত্ৰা সুচল আৰু ক্ষিপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাংগাজাৰৰ পৰা জাতিংগালৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে হাৰাংগাজাৰৰ পৰা নিৰিমবাংলোলৈ 49 কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। পৰিকল্পনা অনুসৰি কিছু অংশত 4টা লেন আৰু কিছু অংশত 2টা লেন থকা কৰিডৰ মুকলি কৰা হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰীক্ষণত থকাৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰতে পথটোৰ কাম সম্পন্ন হ'ব বুলিও মন্ত্ৰী দাসে প্ৰকাশ কৰে। আজিৰ এই পৰিদৰ্শনৰ সময়ত ৰাজ্যসভাৰ সাংসদ কনাট পুৰকায়স্থ, বিধায়ক মিহিৰ কান্তি সোম, নিহাৰ ৰঞ্জন দাসকে ধৰি ডিমা হাছাও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে। সাম্প্ৰতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায় সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এই কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব এটি বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছুজ্জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাশ চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আজি মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ত এখন জিলাভিত্তিক বিজ্ঞান প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অধ্যক্ষ বিশিষ্ট বিজ্ঞানী ডঃ বিমান বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰি কয় যে ছাত্ৰ ছাত্ৰীৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। অনুষ্ঠানত ডঃ বৰুৱাই কেন্দ্ৰৰ বাৰ্ষিক পত্ৰিকা এখনো উন্মোচন কৰে। প্ৰতিযোগিতাখনত বিজ্ঞানৰ বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ 10 কিলোৱাট শক্তিসম্পন্ন FM ট্ৰান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে সাময়িকভাৱে ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান 100 ৱাট শক্তিসম্পন্ন আন এটা ট্ৰান্সমিটাৰৰ পৰা FM মডত অনুষ্ঠানসূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত FM ট্ৰান্সমিটাৰ এণ্টেনা উন্নীতকৰণৰ বাবে অহা 24 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ মাজনিশা 12 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। 28 নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ শ্ৰোতা সকলো FM কেন্দ্ৰৰ অনুষ্ঠানসমূহ এতিয়াতকৈ অধিক শক্তিশালী ৰূপত শুনিব পাৰিব বুলি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধানে জনাইছে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰিকেট টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত 6টা উইকেটৰ বিনিময়ত 247 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টান ষ্টাপছে সৰ্বাধিক 49 ৰাণ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে 3টা উইকেট দখল কৰে। জছপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু ৰবীন্দ্ৰ জাদেজাই 1টা উইকেট লাভ কৰে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ স্থানত ঋষভ পণ্টে দলক নেতৃত্ব দিছে। দক্ষিণ আফ্ৰিকা সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। আজিৰ ক্ৰিকেট টেষ্ট মেচখনৰ বাবে গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি বৰ্ষাপাৰাৰ সমীপৰ পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। বি কে কাকতি পথ, এ কে আজাদ পথ, কুলা বসুমতাৰী পথ, ভূপেন হাজৰিকা পথ, মৰাভৰলু পথ, বিৰুবাৰী পথ, পণ্ডিত দীনদয়াল উপাধ্যায় পথ আৰু আৰ কে চি পথত আজি বাণিজ্যিক বাহনৰ চলাচল বন্ধ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। মহিলা উদ্যমিতা আঁচনিৰ অধীনত অভয়াপুৰী আত্মসহায়ক গোটৰ 23,949 গৰাকী সদস্যক চেক বিতৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বজালী জিলাৰ পাটাচাৰকুচিত ডঃ ভূপেন হাজৰিকাৰ এটা আৱক্ষ মূৰ্তি উন্মোচন। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সদৌসম ছাত্ৰ সন্থাৰ বৈঠক। শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটী ৰাষ্ট্ৰীয় পথটো অহা জানুৱাৰীৰ পৰা কাৰ্যক্ষম হ'ব বুলি মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰকাশ। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ আজি প্ৰথম দিনা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত 6টা উইকেটৰ বিনিময়ত 247 ৰাণ সংগ্ৰহ।